وَمَا لَهُمْ أَلَّا يُعَذِّبَهُمُ اللَّهُ وَهُمْ يَصُدُّونَ عَنِ الْمَسْجِدِ الْحَرَامِ وَمَا كَانُوا أَوْلِيَاءَهُ إِنْ أَوْلِيَاؤُهُ إِلَّا الْمُتَّقُونَ وَلَكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ.
সিহঁতৰ মাজত এনেকুৱা কি গুণ আছে আল্লাহে সিহঁতক কিয় শাস্তি নিদিব? অথচ সিহঁতে মানুহক মছজিদুল হাৰামৰ পৰা নিবৃত্ত কৰে, আনকি সিহঁত সেই মছজিদৰ অভিভাৱকো নহয়। ইয়াৰ অভিভাৱক হৈছে কেৱল মুত্তাকীসকল, কিন্তু সিহঁতৰ অধিকাংশই এই কথা নাজানে।